লোক অধ্যায় এঘাৰ। পাছে তেওঁ এঠাইত প্ৰাৰ্থনা কৰি আছিল, তাকে কৰি অতালত তেওঁৰ এজন শিষ্যই তেওঁক ক'লে,
হে প্ৰভু, জোহনে যেনেকৈ তেওঁৰ শিষ্যবিলাকক প্ৰাৰ্থনা কৰিবলৈ শিকালে, আপুনিও তেনেকৈ আমাক শিকাওক।
তাতে তেওঁলোকক ক'লে,
তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে কোৱা, হে পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, আমাৰ প্ৰয়োজনীয় আহাৰ দিনে দিনে আমাক দিয়া, আৰু আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰোঁ, আৰু আমাক পৰীক্ষালৈ নিনিবা।
তেওঁলোকক আৰু ক'লে,
তোমালোকৰ মাজৰ যাৰ বন্ধু আছে, তেওঁ যদি মাজনিশা তেওঁৰ ওচৰলৈ গৈ কয়, হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া, কিয়নো মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিল, তেওঁক সুধিবলৈ মোৰ একো নাই, তেনেহলে সেই বন্ধুৱেকে মোক দিগদাৰ নিদিবা, এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তানকেইটি মোৰ লগত শুই আছে, তোমাক দিবলৈ উঠিব নোৱাৰো, ভিতৰৰ পৰা এনে উত্তৰ দিবনে? মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে উঠি নিদিলেও ঘনে ঘনে খুজি থকাত তেওঁ উঠি তেওঁৰ যিমান প্ৰয়োজন সিমান তেওঁক দিব, আৰু মই তোমালোকক কওঁ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচাৰা তেহে পাবা, দুৱাৰত টুকুৰি হোৱা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব, কিয়নো যে যে খোজে সেয়ে সেয়ে পায়, যে বিচাৰে সেয়ে দেখা পায়, আৰু যে টুকুৰিয়াই তেওঁলৈকে দুৱাৰ মুকলি কৰা হয়। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে তেওঁক তাক শিল দিব, বা মাছ খুজিলে মাছৰ সলনি সাপ দিব, নাইবা কণী খুজিলে তাক কেঁকুৰা বিচাৰ দিব? এতেকে তোমালোকে দুজন হৈও নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতোতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁক খোজাবিলাকক পবিত্ৰ আত্মা নিদিবনে?
পাছে তেওঁ এটা বোবা ভূতক দেখাইছিল, আৰু ভূত বাহিৰ হৈ যোৱাত সেই বোবা মানুহে কথা ক'বলৈ ধৰিলে। তাতে লোকবিলাকে বিস্ময় মানিলে, কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ক'লে,
ভূতৰ ৰজা বেলজেবুবৰ দ্বাৰাই এওঁ ভূতবোৰক খেদায়।
আন কোনোবিলাকে তেওঁক পৰীক্ষা কৰিবলৈ তেওঁক আকাশৰ পৰা এটা চিন খুজিলে, কিন্তু তেওঁবিলাকৰ মনৰ ভাৱ জানি তেওঁবিলাকক ক'লে,
যিকোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, সেই ৰাজ্য উচ্ছন্ন হয়, আৰু ঘৰৰ ওপৰত ঘৰ পৰে, আৰু চৈতান নিজৰ বিৰুদ্ধে যদি ভিন ভিন হয়, তেন্তে তাৰ ৰাজ্য কেনেকৈ থাকিব? কিয়নো মই বেলজেবুবৰ দ্বাৰাই ভূতবোৰক খেদাওঁ, ইয়াকে তোমালোকে কোৱা, মই যদি বেলজেবুবৰ দ্বাৰাই ভূতবোৰক খেদাওঁ, তেন্তে তোমালোকৰ পুতেৰাহঁত কাৰ দ্বাৰাই খেদায়? এই হেতুকে তেওঁবিলাক তোমালোকৰ বিচাৰক হ'ব, কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰ খেদাওঁ, তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যেই তোমালোকৰ ওচৰ পালেহি। যেতিয়া বলৱানজনে অস্ত্ৰ শস্ত্ৰে ভালকৈ যুগুত হৈ নিজৰ চোতালত পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে, কিন্তু যেতিয়া তেওঁতকৈ বলৱান এজনে আহি তেওঁক পৰাজয় কৰে, তেতিয়া যি অস্ত্ৰ শস্ত্ৰত তেওঁ বিশ্বাস আছিল, সেই সকলোকে তেওঁ কাঢ়ি নি লুট কৰা বস্তু ভাগ বাতি লয়। যিকোনো মোৰ ফলীয়া নহয় তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰে সৈতে নচপায় তেওঁ সিঁচি পেলায়। যেতিয়া অসুচী আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে, তাকে নাপাই সি কয়, মই যি ঘৰৰ পৰা ওলাই আহিলো, মোৰ সেই ঘৰলৈকে উলটি যাওঁ। পাছে আহি তাক সৰা পোচা আৰু সজোৱা পৰোৱা দেখে, তেতিয়া সি গৈ নিজতকৈও দুষ্ট আন সাতোটা আত্মা লগত লৈ তাতে সোমাই নিবাস কৰে। সেই মানুহৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়।
এই কথা কওঁতেই এজনী তিৰোতাই লোকসমূহৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক'লে,
আপোনাক যি গৰ্ভে ধৰিলে আৰু আপুনি যি স্তন পান কৰিলে, সেইবোৰ ধন্য।
কিন্তু তেওঁ ক'লে,
হয়, তথাপি যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁবিলাকহে ধন্য।
আৰু লোকসমূহ তেওঁৰ ওচৰত গোট খোৱা সময়ত তেওঁ ক'বলৈ ধৰিলে,
বোলে এই কালৰ মানুহ দুৰ্জন মানুহ, ইহঁতে চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহঁতক দিয়া নহ'ব, কিয়নো যেনেকৈ জোনা নিনিবিয়া লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকলৈ মানুহৰ পুত্ৰই চিন হ'ব। দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকৰ সৈতে উঠি ইহঁতক দোষী কৰিব, কিয়নো তেওঁ চলোমানৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিল। কিন্তু চোৱা, চলোমানতকৈও মহান এজন ইয়াত আছে। মহাবিচাৰত নিনিবি নগৰৰ মানুহবিলাকে এই কালৰ লোকবিলাকৰ সৈতে থিয় হৈ ইহঁতক দোষী কৰিব, কিয়নো তেওঁবিলাকে জোনাৰ ঘোষণাত মন পালতালে। কিন্তু চোৱা, জোনাতকৈও মহান এজন ইয়াত আছে। কোনেও চাকি লগাই গপুত ঠাইত বা দুনৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়। তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ। যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দীপ্তিময় হয়। কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়। এতেকে তোমাৰ ভিতৰত থকা পোহৰ আন্ধাৰ হৈছেনে নাই তাক চোৱা। এতেকে যদি তোমাৰ গোটেই শৰীৰ দীপ্তিময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেন্তে প্ৰদীপে উজ্জ্বল ৰশ্মিৰে তোমাক দীপ্তি দিলে যি ৰূপ হয়, সেইদৰে গোটেইটো দীপ্তিময়হে হয়।
এই কথা কওঁতেই এজন ফৰিচিয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক নিমন্ত্ৰণ কৰিলে। তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিলগৈ। কিন্তু তেওঁ ভোজনৰ আগেয়ে জুবুৰা মৰা নাই, ইয়াকে দেখি সেই ফৰিচিয়ে বিস্ময় মানিলে। তেতিয়া প্ৰভুৱে তেওঁক কলে,
তোমালোক ফৰিচিবিলাকেতো কাঁহী বাতিৰ বাহিৰ ফাল নিকা কৰায়, কিন্তু তোমালোকৰ ভিতৰ ফাল অপহৰণ আৰু দুৰ্যনালীৰে পৰিপূৰ্ণ। হে নিৰ্বোধবিলাক, যিজনে বাহিৰ ফাল সৃজিলে তেওঁ এই ভিতৰ ফালো সৃজন নকৰিলেনে? কিন্তু কাঁহী বাতিৰ ভিতৰ যি আছে তাক দান কৰা, তাতে চোৱা সকলো বস্তু তোমালোকলৈ সুচী হয়। কিন্তু হাই হাই ফৰিচিবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে পদিনা আৰুদ আদি কৰি সকলো শাকৰ দশম ভাগ দান কৰিছা, কিন্তু ন্যায় বিচাৰ আৰু ঈশ্বৰ প্ৰেম এৰিলা। কিন্তু এইবোৰ পালন কৰা আৰু সেইবোৰকো নেৰা তোমালোকৰ উচিত। হাই হাই ফৰিচিবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে নামঘৰত প্ৰধান আসন আৰু হাত বজাৰত নমস্কাৰ এইবোৰ ভাল পোৱা। হাই হাই তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো যি মৈদামৰ ওপৰে মানুহবিলাকে নাজানিয়ে অহা যোৱা কৰে, এনে অদৃশ্য মৈদামৰ নিচিনা তোমালোক।
তেতিয়া বিধান পণ্ডিত এজনে উত্তৰ দি তেওঁক কলে,
হে গুৰু, এইবোৰ কথা কোৱাত আপুনি আমাকো অপমান কৰিছে।
তাতে তেওঁ কলে,
হাই হাই বিধান পণ্ডিতবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে মানুহৰ ওপৰত অসহনীয় ভাৰ বুজা দিয়া, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ নচোৱা। হাই হাই তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে ভাৱবাদীসকলৰ মৈদাম বাদিছা, কিন্তু তোমালোকৰ পূৰ্বপুৰুষসকলেহে তেওঁবিলাকক বধ কৰিলে। ইয়াতে তোমালোকে সাক্ষী হৈছা আৰু নিজ নিজ পূৰ্বপুৰুষসকলৰ কৰ্মত সন্মত আছা, কিয়নো তেওঁবিলাকে সেইসকলক বধ কৰিলে, কিন্তু তোমালোকে মৈদাম বান্ধিছা। ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, ভাৱবাদী আৰু পাচনিবিলাকক তেওঁবিলাকলৈ পঠাম, কিন্তু তেওঁবিলাকৰ কোনোক তেওঁবিলাকে বধ কৰিব, কোনোক তাৰণা দিব। তাতে হেবেলৰ ৰক্তপাতৰে পৰা বেদীৰে মন্দিৰে মাজত হত হোৱা জখৰীয়াৰ ৰক্তপাতলৈকে, জগত স্থাপন কৰাৰে পৰা হত হোৱা সকলো ভাৱবাদীৰ ৰক্ত এই কালৰ লোকৰ পৰা লোৱা যাব। মই তোমালোকক কওঁ, এই কালৰ লোকৰ পৰাহে লোৱা হ'ব। হাই হাই বিধান পণ্ডিতবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে জ্ঞান চাবি কাঢ়ি নিলা, তোমালোকে নিজেও নুসুমালা আৰু সোমাবলৈ ধৰাবিলাককো বাধা কৰিলা।
তেওঁ তাৰ পৰা ওলালত অধ্যাপক আৰু ফৰিচিবিলাকে তেওঁৰ মুখৰ কথাত কোনো দায় ধৰিবলৈ চল বিচাৰি তেওঁক বৰকৈ উদগাই অনেক বিষয়ৰ কথা কোৱা বুলি ধৰিলে।